এয়া আকাশবাণী। বাতৰি কৈছো উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নেপালৰ ৰূপান্দেহীৰ চলঝণ্ডীত আজি সূৰ্যকিৰণ শীৰ্ষক অষ্টাদশ ভাৰত নেপাল সামৰিক অনুশীলন আৰম্ভ হৈছে। দিল্লী আৰক্ষীয়ে ৰাজধানী মহানগৰীখনৰ বিভিন্ন ঠাইত অভিযান চলাই 12 বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছে। অসম চৰকাৰে কাইলৈ নতুন বছৰৰ পহিলা দিনটোত ৰাজ্যখনৰ ৰাজধানী মহানগৰ গুৱাহাটীত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পদপথ সেতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আবক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা কৰিব আৰু উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত শীত প্ৰবাহ অব্যাহত আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ডঃ জয়শংকৰে এই খণ্ডৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে কোৱাড ৰাষ্ট্ৰগোষ্ঠী বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। কোৱাডৰ 20 বাৰ্ষিকী উপলক্ষে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এটা যুটীয়া বিবৃতিত এই ৰাষ্ট্ৰগোষ্ঠীয়ে বৰ্তমান ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত ইয়াৰ অংশীদাৰসকলৰ সৈতে একেলগে কাম কৰিছে বুলি প্ৰকাশ কৰা হৈছে। এই ৰাষ্ট্ৰগোষ্ঠীয়ে জলবায়ু পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগ আৰু অন্যান্য মহামাৰী প্ৰতিৰোধৰ বাবে গুণগত আন্তঃগাঁথনি নিৰ্মাণ, সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপ, চাইবাৰ সুৰক্ষা আদি প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে কাম কৰি আছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। তদুপৰি ছুনামিত ক্ষতিগ্ৰস্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ লাখ লাখ লোকলৈ এই ৰাষ্ট্ৰগোষ্ঠীৰ 40,000 অধিক জৰুৰীকালীন স্বেচ্ছাসেৱী আৰু অন্যান্য অংশীদাৰে সহায়ৰ হাত আগবঢ়াই আহিছে। 2004 ভাৰত মহাসাগৰত হোৱা ভূমিকম্প আৰু ছুনামিত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ উদ্দেশ্যে অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক লৈ কোৱাড ৰাষ্ট্ৰগোষ্ঠী গঠন কৰা হৈছিল। নেপালৰ ৰূপান্দেহীৰ চলঝণ্ডীত আজি সূৰ্যকিৰণ শীৰ্ষক অষ্টাদশ ভাৰত নেপাল সামৰিক অনুশীলন আৰম্ভ হৈছে। এই যুটীয়া সামৰিক অনুশীলনত অৰণ্যত যুদ্ধ, কঠিন ভৌগোলিক অঞ্চলত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানৱীয় সাহায্য প্ৰদানৰ লগতে অন্যান্য ভিন ভিন বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। 2 এই সামৰিক অনুশীলনত ভাৰতীয় স্থলসেনাৰ 1 গোৰ্খা ৰাইফল আৰু নেপালী সেনাৰ শ্ৰীজাং বেটেলিয়নে অংশগ্ৰহণ কৰিছে। এই যুটীয়া সামৰিক অনুশীলনৰ দ্বাৰা ভাৰত আৰু নেপালৰ মাজৰ বাণিজ্যিক সহযোগিতা, বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু আস্থা বৃদ্ধি হোৱাৰ লগতে সাংস্কৃতিক সম্পৰ্ক অধিক প্ৰসাৰিত হ'ব বুলি আশা কৰা হৈছে। এই যুটীয়া অনুশীলনৰ 7 সংস্কৰণ যোৱা বছৰ পিথোৰাগড়ত অনুষ্ঠিত হৈছিল। দিল্লী আৰক্ষীয়ে ৰাজধানী মহানগৰীখনৰ বিভিন্ন ঠাইত অভিযান চলাই 12 বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছে। দিল্লীৰ নিজামুদ্দিন, কালিন্দী কুঞ্জ, শ্বাহিনবাগ আৰু সৰিতা বিহাৰ অঞ্চলত চলোৱা এই অভিযানৰ বিষয়ে জানিবলৈ দি দিল্লী আৰক্ষীয়ে লগতে প্ৰকাশ কৰা মতে কেইজন অনুপ্ৰৱেশকাৰীকে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। দক্ষিণ পূব দিল্লীৰ উপ আৰক্ষী আয়ুক্ত ৰবি কুমাৰ সিঙে লগতে কয় যে এই অভিযানৰ সময়ত মহানগৰীখনৰ বিভিন্ন অঞ্চলত বসবাস কৰা প্ৰায় 1,200 নাগৰিকৰ নথি পত্ৰ আৰক্ষীয়ে পৰীক্ষা কৰিছে। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2024 গড় নিধন ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত এইবাৰ পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্ধৃতি দি আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে এই বছৰটোত চোৰাং চিকাৰীৰ হাতত 2 গড় নিধন হোৱাৰ বিপৰীতে 24 চোৰাং চিকাৰীক আটক কৰা হৈছে। এই বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ বাবে 125 বনকৰ্মীক নিয়োগ কৰা হয়। গড়ৰ সুৰক্ষাৰ বাবেও 2 বিশেষ বাহিনীক নতুনকৈ নিয়োগ কৰা হয়। পৰ্যটনৰ ক্ষেত্ৰত এই বছৰ অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰত 2,20,000 দেশী বিদেশী পৰ্যটকৰ উদ্যানখনলৈ আগমন ঘটিছে আৰু 5,70,00,000 টকা আয় হৈছে। এই বছৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনৰ ক্ষেত্ৰত কেইবাটাও নতুন দিশৰ সংযোজন ঘটোৱা হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। দিল্লী বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ সময়তে দিল্লীত ৰাজনৈতিক সক্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দিল্লী বিজেপিয়ে আম আদমী পাৰ্টী চৰকাৰক লক্ষ্য হিচাপে লৈ ঠায়ে ঠায়ে পোষ্টাৰ লগাই শাসকীয় দলটোক সমালোচনা কৰিছে। দিল্লী বিজেপি কাৰ্যালয়ৰ আশে পাশে লগোৱা এনে পোষ্টাৰত ৰাজধানী মহানগৰীখনক দুৰ্নীতি আৰু অপশাসনে চানি ধৰা বুলি অভিযোগ কৰা হৈছে। একেদৰে বায়ু প্ৰদূষণ, চিকিৎসা আৰু পানীৰ সমস্যাকে ধৰি ভালেমান বিষয়ক লৈ শাসকীয় দলটোৰ বিৰুদ্ধে বিজেপি সৰব হৈ পৰা দেখা গৈছে। আনহাতে বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ এটা নিৰ্দেশনাক লৈ আম আদমী পাৰ্টীক কঠোৰ সমালোচনা কৰে। শিশুৰ অংশগ্ৰহণেৰে আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আতিশীয়ে চলোৱা ৰাজনৈতিক প্ৰচাৰ অভিযান সামাজিক মাধ্যম মঞ্চ এক্সৰ পৰা প্ৰত্যাহাৰ কৰাৰ বাবে আয়োগে দিয়া নিৰ্দেশক লৈ দলীয় মুখপাত্ৰগৰাকী শাসকীয় দলটোৰ বিৰুদ্ধে সৰব হৈ পৰিছে। আপৰ নেতৃবৰ্গই তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে শিশুসকলক ব্যৱহাৰ কৰা বুলি শ্ৰীভাটিয়াই নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত অভিযোগ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
অসম চৰকাৰে কাইলৈ নতুন বছৰৰ পহিলা দিনটোত ৰাজ্যখনৰ ৰাজধানী মহানগৰ গুৱাহাটীত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পদপথ সেতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা কৰিব। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰেল ষ্টেচনৰ সমীপৰ জি এইচ ৰোডৰ ওপৰত প্ৰায় 16,67,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেতুখনে গুৱাহাটী ৰেল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিব। এই হেতুখনত দিব্যাংগসকলৰ বাবে লিফ্ট আৰু মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এস্কেলেটৰ সুবিধা ৰখা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱাৰ ভাগত এই পদহেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ ভাৰতৰত্ন সন্মানেৰে সন্মানিত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ সমাধি শান্তিস্থলত নিৰ্মাণ কৰা বৰদলৈ দেৱৰ আৱক্ষ প্ৰতিমূৰ্তি আৰু নতুন পুথিভঁৰাল ভৱনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ শিলপুখুৰী নৱগ্ৰহ শ্মশানৰ দাঁতিতে লাগি থকা এই শান্তিস্থলৰ পুনৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে প্ৰায় 1,26,00,000 টকা ব্যয় কৰিছে। বাংলাদেশৰ গৃহ পৰিক্ৰমা বিভাগৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল মহম্মদ জাহাংগীৰ আলম চৌধুৰীয়ে কয় যে চৰকাৰে দেশখনৰ ৰোহিংগীয়া শৰণাৰ্থীসকলৰ পঞ্জীয়নৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। তেওঁ লগতে এই শৰণাৰ্থীসকলক বাংলাদেশত আশ্ৰয় প্ৰদান কৰাৰ ক্ষেত্ৰতো কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে। কালি ম্যানমাৰৰ টেকনাফ সীমান্ত ভ্ৰমণ কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উপদেষ্টাগৰাকীয়ে কয় যে বাংলাদেশ চৰকাৰে ম্যানমাৰ চৰকাৰ আৰু আৰাকান সেনাৰ সৈতে সীমান্ত অঞ্চলত উগ্ৰপন্থী গোটসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে সঘনে আলোচনা কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে ডিজি যাত্ৰাৰ তথ্যৰ সহায়ত কৰ ফাঁকি দিয়া লোকসকলক দমন কৰা হ'ব বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক ভিত্তিহীন বুলি আখ্যা দিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এটা সূত্ৰই ডিজি যাত্ৰা সন্দৰ্ভত সম্প্ৰচাৰিত এনে প্ৰতিবেদন ভুৱা আৰু ভিত্তিহীন বুলি স্পষ্ট কৰি দিছে। মন্ত্ৰালয়ে লগতে আয়কৰ বিভাগৰ সৈতে ডিজি যাত্ৰাৰ যাত্ৰীসকলৰ কোনো তথ্য ভাগ বতৰা কৰা হোৱা নাই বুলিও স্পষ্ট কৰি দিয়ে। ডিজি যাত্ৰা এপটোৱে আত্ম সাৰ্বভৌম পৰিচয় ধাৰণাক অনুসৰণ কৰে, য'ত যাত্ৰীসকলৰ তথ্য আৰু ভ্ৰমণ সম্পৰ্কীয় প্ৰপত্ৰসমূহ কেৱল ব্যৱহাৰকাৰীৰ ডিভাইচতহে উপলব্ধ হয়। আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি নিশা 8 বজাৰ পৰা 2024 বৰ্ষ আৰু ইয়াৰ ৰৈ যোৱা স্মৃতি সন্দৰ্ভত এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইংৰাজীত প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানটি এফ এম গোল্ড চেনেলত 100.1 মেগাহাৰ্জত আৰু আকাশবাণীৰ অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত শুনিবলৈ পোৱা যাব। ইয়াৰ লগতে আকাশবাণীৰ ৱেবছাইট newsonair.gov.in আৰু ইউটিউব চেনেল আকাশবাণী এয়াৰ আৰু নিউজ অন এয়াৰ অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ'ব। উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত শীত প্ৰবাহ অব্যাহত আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত অহা দুদিনলৈ শীত প্ৰবাহ অব্যাহত থাকিব। হাৰিয়ানা আৰু চণ্ডীগড়ত আজি জাৰৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে লগতে প্ৰকাশ কৰিছে। ৰাজধানী দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহতো শীতৰ প্ৰকোপ বৃদ্ধি পাইছে। দিল্লীৰ কিছু অংশ যোৱা নিশা সৰ্বনিম্ন তাপমাত্ৰা আছিল 8 ডিগ্ৰী চেলছিয়াছ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে ভাৰত প্ৰশান্ত মহাগৰীয় খণ্ডৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নেপালৰ ৰূপান্দেহীৰ চলজণ্ডীত আজি সূৰ্যকিৰণ শীৰ্ষক অষ্টাদশ ভাৰত নেপাল সামৰিক অনুশীলন আৰম্ভ হৈছে। দিল্লী আৰক্ষীয়ে ৰাজধানী মহানগৰীখনৰ বিভিন্ন ঠাইত অভিযান চলাই 12 জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছে। অসম চৰকাৰে কাইলৈ নতুন বছৰৰ পহিলা দিনটোত ৰাজ্যখনৰ ৰাজধানী মহানগৰ গুৱাহাটীত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পদপথ সেতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা কৰিব আৰু উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত শীত প্ৰবাহ অব্যাহত আছে। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।